বাতৰি পঢ়িছো হস্বতী চক্ৰৱৰ্তীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসামৰিক সেৱাৰ বিষয়াসকলক শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে ভ্লাডিমিৰ পুটিনক অভিনন্দন জনাইছে। উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংক অব বৃহস্পতিবাৰৰ ভিতৰত নিৰ্বাচনৰ বন্ধ সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। কলকাতাত এটা নিৰ্মাণ ভৱন খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে আৰু ছুইজাৰলেণ্ডৰ বেছেলত আজিৰে পৰা ছুইছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসামৰিক সেৱাৰ বিষয়াসকলক এক দক্ষ প্ৰশাসনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন আৰু বিগ ডাটা এনালাইটিক্সৰ দৰে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আহান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চহকী আৰু বৈচিত্ৰময় অভিজ্ঞতাৰ সৈতে নতুন ধাৰণা আৰু নতুন প্ৰযুক্তিৰ ব্যৱহাৰে কি ধৰণৰ প্ৰভাৱশালী পৰিৱৰ্তন আনিব পাৰে সেয়া কল্পনাও কৰিব পৰা নাযায়। ৰাষ্ট্ৰপতিগৰাকীয়ে মুছুৰীৰ লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমীৰ 125সংখ্যক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাজ্যিক অসামৰিক সেৱাৰ বিষয়াসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতি ভৱনত কালি এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে বিষয়াসকলে যিকোনো উন্নয়নমূলক কাম হাতত লওঁতে সদায় বহনক্ষমতাৰ কথা মনত ৰাখিব লাগে। তেওঁ কয় যে বিশ্বৰ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে ভাবুকিৰ সন্মুখীন হোৱাৰ বাবে তেওঁলোকে পৰিৱেশৰ সৈতে অনুকূল পদ্ধতি লবলৈ উদ্ভাৱনীমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে ভ্লাডিমিৰ পুটিনক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কৈছে যে আহিবলগীয়া সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজৰ বিশেষ ৰাজনৈতিক কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে শ্ৰীপুটিনৰ সৈতে কাম কৰি যাবৰ বাবে তেওঁ আগ্ৰহী। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী লয়ড অষ্টিনৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ছোৱাত মন্ত্ৰী দুগৰাকীয়ে দ্বিপাক্ষিক আৰু আঞ্চলিক সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কেও মত বিনিময় কৰে। মন্ত্ৰী দুগৰাকীয়ে নতুন দিল্লীত যোৱা মাহত সম্পন্ন হোৱা ইণ্ডাছ এক্স দ্বিপাক্ষিক সন্মিলন তথা সেনা বাহিনীৰ তিনিওটা শাখাৰ টাইগাৰ ট্ৰাম্প শীৰ্ষক দ্বিপাক্ষিক কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত মহাসাগৰ অঞ্চলত ভাৰতৰ নৌসেনা বাহিনীৰ ভূমিকাক প্ৰশংসা কৰে। মন্ত্ৰী দুগৰাকীয়ে বিগত বৰ্ষত সম্পন্ন হোৱা উভয় দেশৰ প্ৰতিৰক্ষা সহযোগিতা ৰোডমেপ ৰূপায়ণ কৰাৰ বিভিন্ন পদ্ধতি আৰু উপায়ৰ বিষয়েও আলোচনা কৰে। বাৰ্তালাপৰ সময়ছোৱাত ভাৰতৰ নৌঘাটীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধ জাহাজৰ মেৰামতিৰ লেখীয়া প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা সম্পৰ্কীয় বিষয়সমূহো আলোচনাত স্থান পায়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি এছিয় বিকাশ বেংকৰ উপাধ্যক্ষ ভাৰ্গৱ দাস গুপ্তাক সাক্ষাৎ কৰে। বৈঠকত এছিয় বিকাশ বেংকে উন্নয়নমূলক কাম কাজসমূহ আগুৱাই লৈ যোৱাৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব সন্দৰ্ভত মত বিনিময় কৰা হয়। বৈঠকত ভাৰতৰ বিকাশৰ ক্ষেত্ৰত আন ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সংস্থাসমূহক অন্তৰ্ভুক্ত কৰাৰ বাবে এছিয় বিকাশ বেংকৰ সহায় ল'ব পৰা যায় সেই সন্দৰ্ভতো আলোচনা কৰা হয়। উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক বৃহস্পতিবাৰৰ ভিতৰত নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে লগতে 21 মাৰ্চ পৰ্যন্ত ক্ৰেতা আৰু প্ৰাপক ৰাজনৈতিক দলৰ মাজৰ সম্পৰ্ক প্ৰতিফলিত কৰাক ইউনিক বণ্ড নম্বৰৰ তথ্যও সদৰি কৰিবলৈ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃতাধীন এখন 5-জনীয়া সাংবিধানিক বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষক 21 মাৰ্চৰ বিয়লি 5 বজাৰ ভিতৰত এখন শপতনামা দাখিল কৰিবলৈ কৈছে। এই শপতনামাত বেংকে সকলো তথ্য সদৰি কৰা বুলি উল্লেখ থাকিব লাগিব। নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ডঃ সুখবীৰ সিং সান্ধুৱে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে শ্ৰীকুমাৰ আৰু ডঃ সান্ধুৱে যোৱা সপ্তাহত নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল। পশ্চিমবংগৰ কলকাতাৰ গাৰ্ডিয়াত ৰেলচঞ্চলত এটা নিৰ্মাণ ভৱন খহি পৰাৰ ঘটনাত নিহত লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে। ঘটনাত অন্য ভালেমান লোক ধবংসস্তূপত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এই দুৰ্ভাগ্যজনক ঘটনাৰ পাছত এতিয়াও উদ্ধাৰ কাৰ্য অব্যাহত থকাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল ডঃ চি ভি আনন্দ বসুৱে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে। নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পূৰ্বে পুতি পেলোৱা এটা পুখুৰী স্থানত ভৱনটো নিৰ্মাণ কৰি থকা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেঘালয় চৰকাৰৰ পৰিকল্পনা বিনিয়োগ প্ৰসাৰ আৰু বহনক্ষম উন্নয়ন বিভাগৰ সহযোগত কালি শ্বিলঙত ডিজিটিয় ভাৰত উত্তৰ পূব আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰে। কৰ্মশালাত মেঘালয় চৰকাৰে ডিজিটিয় ৰূপান্তৰৰ জৰিয়তে লাভ কৰা কৰ্মদক্ষতাৰ বিষয়ে প্ৰকাশ কৰে। ডিজিটিয় পদ্ধতিৰ সহায়ত ৰাজ্যখনত যোৱা বছৰৰ তুলনাত 36% দ্ৰুতগতিত আঁচনিসমূহৰ অনুমোদন কৰা হৈছে। কৰ্মশালাত মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে কয় যে মেঘালয়ে ৰাষ্ট্ৰসংঘৰ বঁটা লাভ কৰি সঁচাকৈ সমগ্ৰ ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিছে। মেঘালয় চৰকাৰৰ মুখ্য সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডনা পি ৱাহ লাঙে আভ্যন্তৰীণ প্ৰক্ৰিয়াত দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰী ব্যয় প্ৰায় 3 গুণ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰে। কৰ্মশালাত সহযোগিতা, চাহৰ সৈতে জড়িত কাম আৰু ডিজিটিয় প্ৰযুক্তিৰ জৰিয়তে হোৱা লাভৰ জৰিয়তে মেঘালয় অৰ্জন কৰা কৃতিত্বৰ বিষয়েও উপস্থাপন কৰা হয়। বুলগেৰিয়াৰ ৰাষ্ট্ৰপতি ৰোমেন ৰাডেভে দেশখনৰ এনডি ৰেইন নামৰ অপহৃত জাহাজখন উদ্ধাৰ কৰাৰ উদ্দেশ্যে ভাৰতীয় নৌসেনাই চলোৱা সফল উদ্ধাৰ অভিযানৰ বাবে ভাৰতীয় নৌসেনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত বুলগেৰিয়াৰ 7 জন নাগৰিককে ধৰি জাহাজখনত কাম কৰা কৰ্মচাৰীসকলক উদ্ধাৰ কৰাৰ বাবে শ্ৰীৰাডে ভাৰতীয় নৌসেনাক ধন্যবাদ জ্ঞাপন কৰিছে। ইয়াৰ পূৰ্বে বুলগেৰিয়াৰ বিদেশ মন্ত্ৰী মাৰিয়া গেব্ৰিয়েলে দেশখনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জয় ৰাণাৰ সৈতে মত বিনিময় কৰে আৰু দেশখনৰ নাগৰিকসকলক উদ্ধাৰ কৰাৰ বাবে শ্ৰীৰাণাক ধন্যবাদ জ্ঞাপন কৰে। জাহাজৰ সকলো কৰ্মচাৰীয়ে বৰ্তমান সুস্থ আৰু তেওঁলোকে যাতে সময়মতে বুলগেৰিয়ালৈ ঘূৰি যাব পাৰে তাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। উল্লেখযোগ্য যে বুলগেৰিয়াৰ 7, ম্যানমাৰৰ 9 জন আৰু আংগোলাৰ 1 জন নাগৰিক কঢ়িয়াই নিয়া এনভি ৰেন জাহাজখনক যোৱা বছৰ ডিচেম্বৰ মাহত চকোট্ৰাৰ য়েমিনি দ্বীপৰ সমীপৰ আৰৱ সাগৰত সামুদ্ৰিক ডকাইতে অপহৰণ কৰিছিল। ভাৰতীয় নৌসেনাৰ সূত্ৰই জনোৱা মতে 40 ঘণ্টা ধৰি চলা এই অভিযানত আইএনএছ কলকাতাক ভাৰতৰ যুদ্ধ জাহাজ আইএনএছ সুভদ্ৰাইও যথেষ্ট সহায় কৰিছিল। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিক আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ কাম ট্ৰান্সলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা 2 আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 18 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহা নিৰিখ 40,000-50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থীয়ে যিকোনো বিষয়ৰ স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠীত 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in/vacancy চাব পাৰে। আবেদন পত্ৰ দাখিলৰ আজি অন্তিম দিন। ছুইজাৰলেণ্ডৰ বেছেলত আজিৰে পৰা ছুইছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাৰ 2024 চনৰ সংস্কৰণ আৰম্ভ হ'ব। পুৰুষৰ ছিংগলছ শাখাত সপ্তম বাছনিৰ ভাৰতৰ লক্ষ্য সেনে ৰাউণ্ড 32ত মালয়েছিয়াৰ লিয়াং জুন হাওৰ বিৰুদ্ধে খেলিব। ইপিনে কিদাম্বি শ্ৰীকান্তে টাইৱানৰ ৱাং টু জু জুইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছ শাখাত চতুৰ্থ বাছনিৰ পি ভি সিন্ধুৱে জাৰ্মানীৰ য়ুভান লিৰ বিৰুদ্ধে খেলিব। আনহাতে মহিলাৰ ডাবলছ শাখাত ষষ্ঠ বাছনিৰ অশ্বিনী পোনাপ্পা আৰু কানিষা ক্ৰাছৰ যুটিটোৱে ইণ্ডোনেছিয়াৰ মেলেছিয়া ট্ৰায়াছ পুষ্পিকাচাৰী আৰু ৰাছেল এলিছা ৰজৰ বিৰুদ্ধে খেলিব। কৃষা জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰ যুটিটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনি জু আৰু কেৰি জুৰ বিৰুদ্ধে খেলিব। অহা 24 মাৰ্চত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। মিয়ামি অপেন টেনিছ প্ৰতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগেলে পুৰুষৰ ছিংগলছ শাখাৰ ৰাউণ্ড 64লৈ উন্নীত হৈছে। কোৱালিফাইং ৰাউণ্ডত কালি নাগেলে কানাডাৰ গেব্ৰিয়েল গিয়ালোক 7-6, 6-7 পোনপটীয়া ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ খেলাৰ যোগ্যতা অৰ্জন কৰে। ৰাউণ্ড অফ 64 খেলসমূহ অহা শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব। আফগানিস্তানে নিজৰ ভূখণ্ডত পাকিস্তানৰ আক্ৰমণত কমে 8 জন লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে। পুৱতি নিশা কালি পাকিস্তানে আফগানিস্তানৰ ভূখণ্ডত আকাশী পথেৰে আক্ৰমণ চলায়। যোৱা শনিবাৰে উত্তৰ ৱাজিৰিস্তান অঞ্চলৰ খাইবাৰ পখটুনখোৱাত সংঘটিত আক্ৰমণত 7 জন পাকিস্তানী সৈন্য নিহত হোৱাৰ পাছতে এই আক্ৰমণ সংঘটিত হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিশাৰ অভিযানৰ পিছত কালি ইছলামাবাদ আৰু কাবুলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসামৰিক সেৱাৰ বিষয়াসকলক শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে ভ্লাডিমিৰ পুটিনক অভিনন্দন জনাইছে। উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক বৃহস্পতিবাৰৰ ভিতৰত নিৰ্বাচনৰ বন্ধ সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। কলকাতাত এটা নিৰ্মাণ ভৱন খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে আৰু ছুইজাৰলেণ্ডৰ ৰেছেলত আজিৰে পৰা ছুইছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব।